ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পাঠটোৰ পিছৰ পেৰেগ্ৰাফটো দিবলৈ লৈছোঁ। যেতিয়া শাস্ত্ৰত বিচাৰি ক'তো নাপালে ব্ৰাহ্মণ শূদ্ৰখন দিব পাৰি নে নোৱাৰি, তাৰ পাছত দেৱে বোলে ৰুদ্ৰসিংহই ক'লে, এই যে পুস্তকসকলত পায় যেন বচন নাই, কোন পুথিত সিহঁতে পাইছে তাক দেখুৱাওক। তেওঁ ক'লে যে মই কৈছোঁৱেই যে তেখেতলোকক দিব নালাগে, কোনো শাস্ত্ৰত নাই। তাৰপিছতো তেওঁলোকে পাম বুলি কৈছিল, এতিয়া তেওঁলোকে উলিয়াই দেখুৱাওক ক'ত এই কথা লিখা আছে। পাছে পামচো মেধিয়ে পুথিও দেখুৱাব নোৱাৰিলে, বচনো দিব নোৱাৰিলে, কিছু বুলিবও নোৱাৰিলে, কিতাপো দেখুৱাব নোৱাৰিলে, একো ক'বও নোৱাৰিলে। ব্ৰাহ্মণসকলেও বিস্তৰ অহংকাৰ কৰিলে, ব্ৰাহ্মণসকলেও তেতিয়া বহুত খং উঠিল। দেৱো হাতীহালত বন্দী কৰি থ'ব দিলে। তেতিয়া ৰুদ্ৰসিংহই এইকেইজনক হাতীহালত বন্দী কৰিবলৈ ক'লে। সকলো বৰুৱা ফুকনে মাতিলত দেৱে ক'লে, মই মাৰিবহে খুজিলোঁ, বাৰু সিহঁতে যে মাতিলে এইবাৰ ৰক্ষা কৰিলোঁ। ঠিক আছে বাৰু, মইতো মাৰিবলৈকে কৈছিলোঁ, তথাপি তেওঁলোকে মাত মাতিলে যেতিয়া এইবাৰ বাৰু মই ক্ষমা কৰিলোঁ। এইবুলি পঞ্চগোটা ঘট চূৰ্ণে যুক্ত কৰি পঞ্চৰো কণ্ঠত আৰি শ্ৰীৰাম ঠাকুৰক কাটনি পাৰত থ'ব দিলে। আৰু এনেকৈ পাঁচটা পাঁচটা ঘট তেওঁলোকৰ ডিঙিত আৰি শ্ৰীৰাম ঠাকুৰক কাটনি পাৰত থ'বলৈ দিলে, চতুৰ্ভুজ ঠাকুৰক মৰামৰাত থ'বলৈ দিলে, নাৰুৱাৰ ৰামচন্দ্ৰক কোৱামৰাত থ'ব দিলে, ভাত নোখোৱা ঠাকুৰক এলেংগিত থ'বলৈ দিলে, ভৱানীপুৰীয়া গোপালৰ নাতি ৰমানন্দক স্বস্থানত থ'লে, ৰমানন্দকে নিজৰ ঠাইত থ'লে, বাকীবিলাকক বিভিন্ন ঠাইত পঠিয়াই দিলে। দেৱে আৰু সকলে সূত্ৰ মেধিত ক'ব দিলে বোলে, ব্ৰাহ্মণ যি দুই চাৰিজন আছে সিহঁতে সত্ৰত ঠাই নিদিব, গঁৱালী ব্ৰাহ্মণকো অহা যোৱা কৰিব নিদিব, যদি এই কথা নাৰাখে মই দণ্ড কৰিম, ব্ৰাহ্মণকো দণ্ড কৰিম। তাৰপিছত ক'লে যে ক্ষুদ্ৰ মেধি যিসকল লোক আছিল তেওঁলোকক ক'লে যে যি দুই এজন ব্ৰাহ্মণ আছে তেওঁলোকক কিন্তু সত্ৰত ঠাই নিদিব, গোৱালী ব্ৰাহ্মণকো অহা যোৱা কৰিবলৈ নিদিব, আৰু এই কথা যদি নাৰাখে মই শাস্তি দিম, ব্ৰাহ্মণকো শাস্তি দিম। 1625 শকত আহিনত মোৱামৰীয়াত চৰিয়াই বামুণ দুটা দেখি আহি জনালেহি। এনেকৈ ব্ৰাহ্মণক ঠাই নিদিয়াৰ পাছত মোৱামৰাত চোৰাংচোৱাই দুজন বামুণ দেখি আহি ক'লেহি। দেৱে মোৱামৰীয়া মেধিক ধৰি আনি খোলাতে পেলাওঁ পেলাই দণ্ড কৰিলে, সেইকেইজনক মাতি আনিও শাস্তি দিলেহি। দুই বামুণকো সৌকাৰে কোবাই নাক কাণ কাটিলে, আৰু ক্ষুদ্ৰ সেইবিধ ব্ৰাহ্মণক পুনৰ ব্ৰাহ্মণক শৰণ লগালে। তাৰপিছত তেওঁলোকক শৰণ দিয়াৰ ব্যৱস্থা কৰিলে, আৰু কমলাবৰীয়া মধুপুৰীয়াই মূৰ্তি গোসাঁই সেৱা পূজা নকৰা বুলি সৌকাৰে কোবাই ডিঙিত কলহ আঁৰি দিলে। আৰু কমলাবৰীয়া মধুপুৰীয়াই ব্ৰাহ্মণসকলে মূৰ্তি নামানে মূৰ্তি গোসাঁই সেৱা পূজা নকৰে বুলি সৌকাৰে কোবাই কোবাই ডিঙিত কলহ আঁৰি খেদি দিলে। ইয়াৰ পিছত কাছাৰ আৰু জয়ন্তীয়া অভিযান হ'ল। আঁতৰ পাছে কছাৰীৰ জয়সিংহ ৰজা কটকী পঠাই পত্ৰ সন্দেশ দি গৈ আহিল। তাৰপিছত কছাৰীৰ জয়সিংহ ৰজাই কটকী পঠিয়াই পত্ৰ প্ৰেৰণ কৰি ক'লে বোলে, পূৰ্বৰ আমাৰ মহংগ সীমা কৰি ৰাজ্য স্বৰ্গ মহাৰাজে মোক এৰি দিয়ক, যে আমাৰ যিটো পূৰ্বৰ সীমা আছিল ৰাজ্য সীমা আছিল সেইটো আমাক এৰি দিয়ক। ৰজাদেৱে তাক তুলি নিধাৰণ হেন দেখি বোলে, বন্দী কছাৰীয়ে এনে কথা ক'ব পায় নেকি? ৰজা তেতিয়া যে কৈছে যে, কি কথা ক'ব আহিছা, যে তোমালোকৰ সীমা আমি এৰি দিব লাগে? এনেতে বৰগোহাঁয়ে আমাৰ কটকীহঁতক বোলে, কি চাইছ গতাইনে, যে এনেকুৱা কথা ক'বলৈ আহিছে, তুমি কি চাই আছ, ধৰিনে? পাছে হুলুঙাৰ পৰা গতিয়ালে, তাৰ মণিও ছিগি পৰিল, পত্ৰকো ফালে, যিটো পত্ৰ ফালি ফান ফান হ'ল তেওঁলোকক গতিয়াই উলিয়াই দিলে। পাছে ৰজাদেৱে তিনিজনা ডাঙৰীয়া সহিতে বৰুৱা ফুকন সমস্যা আলোচ কৰি পিছত আলোচনা কৰিলে মন্ত্ৰীসকলৰ লগত। তাৰপিছত ভতিয়াই গৈ বিশ্বনাথতে ৰ'ল, আৰু তাৰপৰা মৰংগীৰ নগাচকীৰ বাটে পাছিলে, মৰংগীৰ নগাচকীলৈ ফালে পঠিয়ালে। কোঁৱৰগৰা দৰৱ ধৰা বুঢ়া গোহাঁই, মৰঙী খোৱা বাঁহবৰীয়া বৰচেতীয়া বৰগোহাঁইক দিলে, চাউল কঢ়িওৱাকৈ দিহিঙীয়া আলোন বৰবৰুৱাৰ পুতেক ডেকা বৰুৱা দুইক মুখ্য কৰি আনু ফুকন ৰাজখোৱা সকলোকো পঠালে। কপিলীৰ বাপে শৰাই ঘটীয়া ফুল বৰুৱাৰ পানী ফুকনক মুগ্ধ কৰি আনু ফুকন ৰাজখোৱা সমস্তকে পঠালে। এইৰূপে দুয়ো বাপে গৈ ডেমেৰা মায়েবং পালেগৈ। এনেকৈ বিভিন্ন পথেদি বিভিন্নজনক দায়িত্ব দি আগবঢ়াই পঠিয়ালে আৰু ৰজা গৈ মায়েবং পালেগৈ। কছাৰী ৰজা পলাই গৈ জয়ন্ত তাত সোমাল। কছাৰী ৰজা ভয়তে পলাই গ'ল, ৰজা যোৱা দেখি জয়ন্ত তাত সোমালগৈ। জয়ন্তে ৰজালৈ কৈ পঠালে বোলে কছাৰী ৰজা সোমাইছেগৈ, তাক দিয়া হওক। তাৰপিছত যে কছাৰী ৰজা সোমাইছেগৈ তেওঁক দিয়া, এইবুলি শাস্তি দিয়া এইবুলি জয়ন্তাত ক'লে ৰজাই। জয়ন্তা ৰজাই বোলে শৰণাগত এৰিব নোৱাৰোঁ, যে আমি একেলগে তেওঁ শৰণ লোৱা মানুহ, গতিকে তেওঁক আকৌ মই এৰিব নোৱাৰোঁ। এনেতে মাহবাগত বৰবৰুৱা নৰিয়া পৰিবৰ শুনি সমস্তকো ওলাই আহিব দিলে। সকলো ওলাই আহিলে, সমস্ত ওলাই আহোঁতে গেলেমু কোঠতে বৰুৱা মৰিল। পাছে সমস্ত ওলাই আহি কছাৰীৰ সমস্ত দ্ৰব্য দি মহাৰাজৰ চৰণত বিশ্বনাথত সেৱা ধৰিলেহি। আৰু এনেকৈয়ে তেওঁ দ্ৰোহ সমাধান কৰিলে আৰু কছাৰী ৰজা আহি তেওঁৰ ওচৰত শৰণ ল'লেহি।